এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰীয়া। পশ্চিমবংগ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱা 7 বজাত আৰম্ভ হৈছে। সন্ধিয়া 6 বজাত ভোটগ্ৰহণৰ সামৰণি পৰিব। প্ৰথম পৰ্যায়ত 16খন জিলাৰ 152টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হৈছে। জিলাসমূহ হৈছে দাৰ্জিলিং, কালিম্পং, জলপাইগুৰি, আলিপুৰদুৱাৰ, কোচবিহাৰ, উত্তৰ আৰু দক্ষিণ দিনাজপুৰ, মালদা, মুৰ্শিদাবাদ, বীৰভূম, পশ্চিম বৰ্ধমান, পুৰুলীয়া, বাংকুৰা, ঝাৰগ্ৰাম, পশ্চিম মেদিনীপুৰ আৰু পূব মেদিনীপুৰ। এই পৰ্যায়ৰ নিৰ্বাচনত 1478গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। 152টা সমষ্টিৰ 44,000 ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ইয়াৰে 7384টা অতি স্পৰ্শকাতৰ নাইবা জটিল হিচাপে চিনাক্ত কৰা হৈছে। ভোটকেন্দ্ৰসমূহৰ ভিতৰত 5,444টা ভোটকেন্দ্ৰ মহিলাই পৰিচালনা কৰিছে। ৰাজ্যখনত 3,60,00,000ৰো অধিক ভোটদাতাই আজি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিছে। নিৰ্বাচন আয়োগে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া নিয়াৰিকৈ পৰিচালনাৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ 2,407টা কোম্পানী, 2,40,000ৰো অধিক জোৱান নিয়োগ কৰিছে। তদুপৰি দ্ৰুত সঁহাৰি দলো ভোটকেন্দ্ৰসমূহত নিয়োগ কৰা হৈছে। ভোটগ্ৰহণৰ সময়ছোৱাত যিকোনো ওজৰ আপত্তিৰ বাবে আয়োগে 1800-3450008 টোল ফ্ৰী নম্বৰ আৰু ইমেইল আইডি মুকলি কৰিছে। আটাইবোৰ ভোটগ্ৰহণ কেন্দ্ৰতে ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰাৰ লগতে ভোটদাতাসকলৰ বাবে প্ৰয়োজনীয় সা সুবিধা ৰখা হৈছে। ভোটকেন্দ্ৰসমূহৰ বাহিৰত মোবাইল ফোন ৰখাৰো ব্যৱস্থা কৰা হৈছে। মণিপুৰৰ থৌবাল জিলাত থকা খেবাসিঙৰ যুদ্ধ স্মাৰকত আজি সংযম দিৱস পালন কৰা হ'ব। 1891 চনত ইংৰাজৰ বিৰুদ্ধে সংযমত হোৱা যুদ্ধত চৰম বলিদান দিয়া সাহসী মণিপুৰী যোদ্ধাসকলৰ স্মৃতিত প্ৰতিবছৰে 23 এপ্ৰিলত এই দিৱস পালন কৰি অহা হৈছে। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা আৰু মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙে এই দিৱসৰ কাৰ্যসূচীত অংশ লৈ যুদ্ধ স্মাৰকত শ্বহীদসকলৰ প্ৰতি পুষ্পমাল্য তৰ্পণ কৰিব। ইয়াৰ পাছতে টোপত ধ্বনিৰে বীৰ জোৱানসকলক সন্মান জনোৱা হ'ব। তদুপৰি এই যুদ্ধৰ স্মৃতিত সংযম নৈত তৰ্পণ কাৰ্যসূচী আৰু এখন নাট মঞ্চস্থ কৰা হ'ব। অনুষ্ঠান নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথসমূহতো জনসাধাৰণৰ সুবিধা হোৱাকৈ সুৰক্ষা ব্যৱস্থা কৰা হৈছে। ৰাজ্যখনত কেইবাটাও সংগঠনে বন্ধ কাৰ্যসূচী ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্য চৰকাৰে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহীসকলৰ সুবিধাৰ্থে বিশেষ বাছ চলাচলৰো ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে 1891 চনৰ এই যুদ্ধত মণিপুৰী যোদ্ধাসকলে ইংৰাজৰ বিৰুদ্ধে 8খন যুদ্ধত যুঁজ দিছিল আৰু সংযমৰ অন্তিমখন যুদ্ধক্ষেত্ৰত দিয়া যুঁজৰ ফলত ৰাজ্যখনে সফলতা লাভ কৰিছিল। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি অনুষ্ঠিত হ'ব। অভিযুক্ত মহন্তৰ জামিন আবেদন সন্দৰ্ভত কালি আদালতে শুনানি গ্ৰহণ কৰে যদিও সময়ৰ অভাৱত সেয়া সম্পূৰ্ণ হৈ নুঠাৰ বাবে আজি পুৱাৰ ভাগৰ পৰা পুনৰ শুনানি অনুষ্ঠিত হ'ব। কালিৰ এই শুনানি সন্দৰ্ভত এগৰাকী চৰকাৰী অধিবক্তাই আমাক এইদৰে কয়।
সাধাৰণতে যেতিয়া এজন এডভকেট আপোনাৰ নিয়োগ কৰে তেতিয়া আমি ভাবো যে তেখেতৰ পৰিয়ালে কৰিছে, কাৰণ আজি তেখেতে বেইল হেয়ৰিং যোনটো আছিলে আপোনাৰ শ্যামকানু মহন্ত তেখেত আহিছে, পানবৰা ছাৰ আহিছে, তো তেখেতে আজি বেইল হেয়ৰিংটো তেখেতে মুখ কৰিছে। ৰাজীৱ বেনাৰ্জী আপোনাৰ ভিডিঅ' কনফাৰেন্সৰ থ্ৰুদি দেখিছোঁ তেখেতক, ভিডিঅ' কনফাৰেন্সত তেখেতে আছে আৰু ইপিনে পানবৰা ছাৰে ইয়াত ফিজিকেলি আপোনাৰ আৰ্গুমেণ্টটো কৰিছে। ছেকেণ্ড হাফত গোটেই আপোনাৰ হেয়াৰিংটো খতম হ'ব লাগে আৰু তেখেতে অনাৰেবল জাজে আপোনাৰ জাজমেণ্ট ৰিজাৰ্ভ কৰিব পাৰে।
ৰাজ্যৰ বিশিষ্ট সাংবাদিক, অসমীয়া প্ৰতিদিন কাকতৰ প্ৰাক্তন সম্পাদক, নিবন্ধকাৰ নিত্য বৰাৰ শেষকৃত্য আজি দিনৰ 11 বজাত নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ'ব। ইয়াৰ আগেয়ে দিনৰ 10 বজাৰ পৰ্যন্ত বৰাৰ গান্ধী বস্তি বাসগৃহত গুণমুগ্ধসকলে তেওঁলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰিব। আমাৰ আগৰ বাতৰিতেই কোৱা হৈছে যে কালি যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত জ্যেষ্ঠ সাংবাদিকগৰাকীৰ দেহাৱসান ঘটে। বিগত কিছুদিন ধৰি সাংবাদিকগৰাকী চিকিৎসাধীন হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 82 বছৰ। 1944 চনৰ 1 ছেপ্টেম্বৰত শোণিতপুৰ জিলাৰ জামুগুৰিহাটত জন্মগ্ৰহণ কৰা বৰাই কেইবাখনো গ্ৰন্থ ৰচনা আৰু সম্পাদনা কৰিছিল। 2018 চনত অসম সাহিত্য সভাই তেওঁক লক্ষ্মীনাথ ফুকন সাংবাদিকতা বঁটাৰে সন্মানিত কৰিছিল। সাংবাদিকগৰাকীৰ নশ্বৰ দেহ কালি নিশাৰ ভাগত গুৱাহাটীলৈ অনা হয়। তেওঁৰ মৃত্যুত সংবাদ জগতৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলৰ লগতে বহু লোকে শোক প্ৰকাশ কৰিছে। অসমাদিত্যৰ মুখ্য সম্পাদক তথা বিশিষ্ট চিকিৎসক সাহিত্যিক নিৰ্মল চাহেবালাক কালি জ্যোতি প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ৰ তৰফৰ পৰা স্বাস্থ্য ৰত্ন বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে যোৱা 29 মাৰ্চত বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিব নোৱাৰাৰ বাবে কালি তেওঁক এই সন্মান প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।